والذين هاجروا في سبيل الله ثم قتلوا أو ماتوا ليرزقنهم الله رزقا حسنا وإن الله لهو خير الرازقين.
আর যিসকলে আল্লাহৰ পথত হিজৰত কৰিছে তাৰ পিছত শত্ৰুৰ হাতত নিহত হৈছে নাইবা মৃত্যুবৰণ কৰিছে তেওঁলোকক নিশ্চিতভাৱে আল্লাহে উৎকৃষ্ট জীৱিকা প্ৰদান কৰিব আৰু নিশ্চয় আল্লাহ তেওঁই হৈছে সৰ্বোৎকৃষ্ট জীৱিকাদাতা।